জিহিজকেল 31 অধ্যায়। অৰুণক অসুৰ ৰূপ বৃহৎ এৰজ গছৰ লগত তুলনা কৰা। তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, মিছৰৰ ৰজা ফৰুণক আৰু তেওঁৰ চাৰিওফালে থকা দাসসমূহক কোৱা, তুমি তোমাৰ মহত্বত কাৰ নিচিনা? চোৱা, অসুৰ লিবানুনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰজ গছৰ দৰে আছিল, আৰু তাৰ ওপৰ ভাগ মেঘ স্পৰ্শী যেন হৈছিল। জলসমূহে তাক ডাঙৰ দীঘল কৰিছিল, অগাধ জলে তাক বহাইছিল, তাৰ সুতবোৰ তাৰ ৰোৱা ঠাই চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল। এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল। সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্ৰচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল। তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাঁহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল, আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল। এইদৰে তাৰ শিপা অনেক জলসমূহৰ কাষত থকাত সি নিজ মহত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘ্যত সুন্দৰ আছিল। ঈশ্বৰৰ উদ্যানৰ এৰজ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল। দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অমুন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল, আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য তাৰ নিচিনা নাছিল। মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ যে ঈশ্বৰৰ উদ্যানত থকা এডনৰ সকলো গছে তাক ঈক্ষা কৰিছিল। এই হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে, সি উচ্চতাত ওখ হোৱাৰ আৰু সি তাৰ ওপৰ ভাগ মেঘ স্পৰ্শী কৰাৰ আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্বিত হোৱাৰ কাৰণে মই তাক জাতিবোৰ পৰাক্ৰমীজনৰ হাতত সমৰ্পণ কৰিলোঁ। এই শাসনকৰ্তাই তেওঁ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ'ল। আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁ কাটি এৰি থৈ গ'ল। পৰ্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখাবোৰ ভাগি গ'ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ'ল আৰু এৰি গুচি গ'ল। পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে। জলসমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব নকৰিবৰ নিমিত্তে বা তাৰ ওপৰৰ ভাগ মেঘ স্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ পৃথিৱীৰ আধা ভাগলৈ গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তানসকলৰ মাজত সমৰ্পিত হ'ল। প্ৰভু যীহুৱাই এই কথা কৈছে, সি চিউললৈ নামি যোৱাৰ দিনা মই শোকৰ আজ্ঞা দিলোঁ, মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাৰ সুতিবোৰ বন্ধ কৰিলোঁ আৰু মহাজলসমূহক স্থগিত কৰা হ'ল। মই তাৰ বাবে লিবানুনক শোক কৰালোঁ আৰু পথাৰৰ আটাই গছ তাৰ বাবে জয় পৰিল। গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিউললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কপালোঁ, আৰু এডনৰ আটাই গছে লিবানুনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত সান্তনা পালে। যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোককো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিউললৈ নামি গ'ল। এইদৰে তুমি প্ৰতাপত আৰু মহত্বত এডনৰ গছবোৰৰ মাজত কাৰ সদৃশ্য। তথাপি পৃথিৱীৰ অৰ্ধ ভাগলৈ এডনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ'ব। তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নতসকলৰ মাজত তুমিও পৰি থাকিবা। ফৰুণ আৰু তাৰ আটাই লোকসকলৰ এই ৰূপ গতি হ'ব। এয়ে প্ৰভু যীহুৱাই কৰা ঘোষণা।